দ্বিতীয় বিবরণ ৩৪ অধ্যায়, মুচিৰ মৃত্যু। পাছত মুচিয়ে মোৱাবৰ সমৰ্থলৰ পৰা জিৰিহুৰ বিপৰীতে থকা নবু পৰ্বতলৈ পিছগাৰ চূড়ালৈ উঠি গ'ল। তাৰ পৰা জিহুৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁক গিলিয়দৰ পৰা দান পৰ্যন্ত গোটেই দেশ, গোটেই নপ্তালি, ইফৰিম আৰু মনছিৰ দেশ আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহুদাৰ সমস্ত দেশ দেখুৱালে। তাৰ উপৰি তেওঁক নেগেফ আৰু খেজুৰৰ নগৰ জিৰিহু উপত্যকাৰ সমৰ্থল ভূমি অৰ্থাৎ চোৰলৈকে দেখুৱালে। তাৰ পাছত যিহুৱাই তেওঁক ক'লে, এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইছহাক আৰু জাকুবৰ ওচৰত শপত খাই কৈছিলোঁ, এই দেশ মই তোমাৰ বংশক দিম। দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা। সেয়ে জিহুৱাই কোৱা বাক্য অনুসাৰে জিহুৱাৰ দাস মুচিৰ সেই মোৱাব দেশত মৃত্যু হ'ল। মোৱাব দেশত বৈতপিয়ৰ সন্মুখত যি উপত্যকা আছিল, জিহুৱাই তেওঁক সেই ঠাইত মৈদাম দিলে। কিন্তু তেওঁৰ মৈদামৰ ঠাই ক'ত আছে আজিলৈকে কোনেও নাজানে। মৃত্যুৰ সময়ত মুচিৰ বয়স আছিল ১২০ বছৰ। তেতিয়াও তেওঁ চকু দুৰ্বল হোৱা নাছিল আৰু গাৰ শক্তিও কমি যোৱা নাছিল। ইজৰাইলৰ সন্তানসকলে মোৱাব সমৰ্থলত ৩০ দিন পৰ্যন্ত মুচিৰ কাৰণে ক্ৰন্দন কৰিলে। তাৰ পাছত মুচিৰ কাৰণে তেওঁলোকৰ শোক প্ৰকাশৰ দিন শেষ হ'ল। নুনৰ পুত্ৰ যিহোশুৱাৰ ওপৰত মুচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল। সেয়ে ইজৰাইলৰ সন্তানসকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহুৱাই মুচিৰ যোগেদি যি আজ্ঞা দিছিল সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে। আজি পৰ্যন্ত ইজৰাইলীয়াসকলৰ মাজত মুচিৰ দৰে কোনো ভাৱবাদীৰ উত্থান হোৱা নাই যিজনৰ লগত জিহুৱাই মুখামুখিকৈ কথা পাতিছিল। জিহুৱাই মুচিক মিছৰ দেশত ফৰোন, তেওঁৰ সকলো দাস আৰু সমগ্ৰ দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কাৰ্য কৰা আন কোনো ভাববাদী নাই। গোটেই ইজৰাইলীয়াসকলৰ চকুৰ সন্মুখত মুচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ংকৰ কাৰ্য কৰিছিল, সেইদৰে আন কোনো ভাববাদীয়ে কৰা নাই।